এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ডলী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে হায়দৰাবাদত অনুষ্ঠিত ৰাজ্যিক লোকসেৱা আয়োগৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আজি কিছু সময় পূৰ্বে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। যোৱা 12 ডিচেম্বৰত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বাংলাদেশৰ ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদিৰ যোৱা নিশা ছিংগাপুৰৰ এখন হস্পিটেলত মৃত্যু হয়। গোৱাৰ 66 সংখ্যক মুক্তি দিৱস উপলক্ষে গোৱা বিশ্ববিদ্যালয় প্ৰাংগণত ৰাজ্যিক ভিত্তিত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু আহমেদাবাদত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে হায়দৰাবাদত অনুষ্ঠিত ৰাজ্যিক লোকসেৱা আয়োগৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আজি কিছু সময় পূৰ্বে উদ্বোধন কৰে। সন্মিলনত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে কয় যে লোকসেৱা আয়োগত নিযুক্তিৰ ক্ষেত্ৰত সততা অতি গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSCৰ কথা উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে UPSC হৈছে অতি বিশ্বাসযোগ্য চৰকাৰী প্ৰতিষ্ঠান। তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু ৰাজ্যিক লোকসেৱা আয়োগসমূহক প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ নিজক সাজু কৰি তোলাৰ বাবে আহ্বান জনায়। ইয়াৰ পূৰ্বে তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মাই নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰ্ধাৰিত সময়সীমা মানি চলাৰ বাবে গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ অজয় কুমাৰেও এই সন্মিলনত অংশগ্ৰহণ কৰে। তেলেংগানা লোকসেৱা আয়োগৰ অধ্যক্ষ বি ভেংকটেশ্বমে কয় যে এই দুদিনীয়া সন্মিলনে কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ বিষয়াসকলক একেলগে এখন মঞ্চ দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে, যাতে চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি যথোচিত ব্যৱস্থা গ্ৰহণৰ লগতে সংস্কাৰ সাধন কৰিব পৰা যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আয়ুষ ক্ষেত্ৰৰ বাবে প্ৰধান ডিজিটেল পোর্টেল মাই আয়ুষ সংহত সেৱা পোর্টেল সহ কেইবাটাও গুরুত্বপূর্ণ উদ্যম মুকলি করব। আয়ুষ চিহ্ন উন্মোচন করব। ইয়ার জড়িয়ে আয়ুষ সামগ্রী আর গুণগত সেবার গোলকীয় মান হিসাবে এই চিহ্নের পরিকল্পনা করা হয়েছে। অনুষ্ঠানত শ্রীমোদীয়ে যোগ প্রশিক্ষণ সন্দর্ভত বিশ্ব স্বাস্থ্য সংস্থার প্রতিবেদন আর আয়ুষ মন্ত্রালয়ের 11 বছরীয়া পরিবর্তন যাত্রা সম্পর্কীয় এখন গ্রন্থও উন্মোচন করব। অশ্বগন্ধা স্মারক ডাক টিকট মুক্তি করব। অনুষ্ঠানত 2021-2025 চনের সময়ছোৱাত যোগৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বাবে প্ৰধানমন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰাসকলক সম্বৰ্ধনা জনোৱা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে পৰম্পৰাগত চিকিৎসা অন্বেষণস্থলো পৰিদৰ্শন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অলপতে ভাৰতক প্ৰতিনিধিত্ব কৰা বহুদলীয় সংসদীয় প্ৰতিনিধি দলটোৰ সদস্যসকলৰ সৈতে আজি মত বিনিময় কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ জয়শংকৰে আন্তৰ্জাতিক মঞ্চত দেশৰ স্থিতি প্ৰকাশ কৰাৰ বাবে সদস্যসকলক প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সদস্যসকলৰ অভিজ্ঞতা সন্দৰ্ভতো অৱগত হয়। যোৱা 12 ডিচেম্বৰত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বাংলাদেশৰ ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদিৰ যোৱা নিশা ছিংগাপুৰৰ এখন হস্পিটেলত মৃত্যু হয়। ভাৰত বিদ্বেষী ভাষণ আৰু কাৰ্যকলাপৰে প্ৰখ্যাত হৈ পৰা যুৱ নেতাজন দেশখনৰ শাসনাধিষ্ঠিত তত্বাৱধায়ক চৰকাৰৰ অতি ঘনিষ্ঠ বুলি পৰিচিত আছিল। ওছমান হাদিৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে দেশখনত ব্যাপক হিংসাত্মক প্ৰতিবাদ সাব্যস্ত হোৱাৰ বাতৰি আহিছে। যোৱা মাজনিশা 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত ঢাকাৰ ধানমন্দিত থকা সাংস্কৃতিক সংস্থা ছায়ানটৰ কাৰ্যালয়টো দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰাৰ ফলত কাৰ্যালয়টো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। সংবাদ সংস্থাসমূহৰ বাতৰি অনুসৰি দেশখনৰ বিভিন্ন ঠাইত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰতো বিক্ষিপ্ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ঠায়ে ঠায়ে সেনাবাহিনীক নিয়োগ কৰা হৈছে। ইপিনে তত্বাৱধায়ক চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছে ওছমান হাদিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ওছমান হাদিৰ পত্নী আৰু পুত্ৰ সন্তানৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। লোকসভাৰ শীতকালীন অধিৱেশনৰ কাম কাজ আজিৰে পৰা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা 1 ডিচেম্বৰত আৰম্ভ হোৱা এইবাৰৰ শীতকালীন অধিৱেশনত সময়ছোৱাত মুঠ 15খন বৈঠক অনুষ্ঠিত হৈছিল। অধ্যক্ষ ওম বিৰলাই লোকসভাৰ এইবাৰৰ অধিৱেশন ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰে। সদনৰ কাৰ্যসূচী সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেওঁ সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গোৱাৰ আজি 66 সংখ্যক মুক্তি দিবস। এই উপলক্ষে গোৱা বিশ্ববিদ্যালয় প্ৰাংগণত ৰাজ্যিক ভিত্তিত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ ছাৱন্তে 2047 চনৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি 2037 চনলৈ গোৱাক এখন উন্নত ৰাজ্যলৈ পৰ্যবসিত কৰাৰ হকে কাম কৰিবলৈ নাগৰিকসকললৈ আহ্বান জনায়। শিক্ষা, আন্তঃগাঁথনি, স্বাস্থ্য, পৰ্যটন আৰু অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত গোৱাৰ উন্নয়ন সন্দৰ্ভত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ঐতিহ্য, একতা আৰু আত্মনিৰ্ভৰশীলতাৰ হকে কাম কৰিবলৈ নাগৰিকসকললৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গোৱা মুক্তি দিৱসত অতুলনীয় নিষ্ঠা আৰু সংকল্পৰ বাবে মুক্তিযুঁজাৰুসকলৰ প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ঔপনিৱেশিক শাসনৰ পৰা গোৱাক মুক্ত কৰাৰ হকে অহৰ্নিশে যুঁজ দিয়া বীৰসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। শ্ৰীমতী মুৰ্মুৱে গোৱাবাসীৰ উজ্জ্বল ভৱিষ্যত আৰু সমৃদ্ধি কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস আৰু বিশ্বাসেৰে স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা তথা অন্যায় সহ্য কৰিবলৈ সন্মত নোহোৱা অদমনীয় সাহসী বীৰসকলক শ্ৰদ্ধাৰে সোঁৱৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে যে এই বীৰসকলৰ ত্যাগে গোৱাৰ সৰ্বাত্মক প্ৰগতিৰ হকে কাম কৰিবলৈ নাগৰিক তথা চৰকাৰক অবিৰতভাৱে অনুপ্ৰাণিত কৰি থাকিব। তদুপৰি এই দিনটো দেশৰ যাত্ৰা পথত এটা উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈ ৰব বুলি তেওঁ প্ৰকাশ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে গোৱা মুক্তি দিৱসত গোৱাবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে দেশপ্ৰেমীসকলৰ মহান ত্যাগক স্মৰণ কৰে। বৈদ্য, বালাৰাই মাপাৰী, নানাজী আৰু জগন্নাথৰাও যোশীৰ দৰে দেশপ্ৰেমীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰি গৃহমন্ত্ৰীগৰাকীয়ে গোৱাৰ স্বাধীনতাৰ স্বাৰ্থত অসীম ত্যাগ স্বীকাৰ কৰা বীৰসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। 1961 চনলৈ ভাৰতীয়সকলে গোৱা ভ্ৰমণ কৰাৰ বাবে অনুমতি ল'বলগীয়া হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সাহসী বীৰসকলৰ ত্যাগৰ বাবে গোৱা ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ উঠিছে। বালুচিস্তানৰ মানৱ অধিকাৰ পৰিষদে পাকিস্তানী নিৰাপত্তা বাহিনীয়ে বালুচ মহিলাসকলক ক্ৰমাগতভাৱে নিৰুদ্দিষ্ট কৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। চলিত বৰ্ষত শিক্ষাৰ্থী, স্বাস্থ্যকৰ্মী, সমাজকৰ্মী তথা গৃহিণীকে ধৰি 9 গৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ কিছুসংখ্যক মহিলাৰ নিৰাপত্তা বাহিনীৰ জিম্মাতেই মৃত্যু ঘটিছে। পুৰুষসকলো এনে অত্যাচাৰৰ সন্মুখীন হৈছে যদিও মহিলাসকলক সদ্যহতে পোনপটীয়া লক্ষ্য কৰি লোৱা হৈছে বুলি পৰিষদে অভিযোগ উত্থাপন কৰিছে। এনে অপহৰণৰ জৰিয়তে বালুচিস্তানৰ ওপৰত নিয়ন্ত্ৰণক স্বাভাৱিক কৰি তোলাৰ লগতে জনসাধাৰণক দমন কৰি ৰাখিব বিচৰা হৈছে বুলি পৰিষদে উল্লেখ কৰে। ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া বাকৰ মিজাৰ যোৱা নিশা হৃদৰোগত আক্ৰান্ত হৈ হায়দৰাবাদত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 67 বছৰ। আকাশবাণী, দূৰদৰ্শন, ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগ তথা প্ৰেছ ইনফৰমেশ্যন ব্যুৰকে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেইবাটাও বিভাগত তেওঁ সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল। বহু বছৰ ধৰি আকাশবাণী হায়দৰাবাদৰ কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰা মিৰ্জাই গুৱাহাটী দূৰদৰ্শন বাতৰি বিভাগৰ যুটীয়া সঞ্চালক ৰূপেও প্ৰায় 3 বছৰ কাল কাৰ্যনিৰ্বাহ কৰে। 2018 চনত তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰে। আজি দুপৰীয়া হায়দৰাবাদৰ বাগদাদিয়া মছজিদ কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয়। নেশ্যনেল ইনষ্টিটিউট অব ফেশ্বন টেকনলজি চমুকৈ NIFTA প্ৰতিষ্ঠানখনৰ বিভিন্ন শাখাত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন মাচুল হ্ৰাস কৰিছে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে জনোৱা মতে 2026-27 বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে আবেদন মাচুল 3,000 টকাৰ পৰা 2,000লৈ হ্ৰাস কৰা হৈছে। এই মাচুল সকলোৰে বাবে হ্ৰাস কৰাৰ লগতে অন্যান্য পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীও আছে। একেদৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু দিব্যাংগ লোকসকলৰ আবেদনৰ মাচুল পূৰ্বৰ 1,500 টকাৰ পৰা 500 টকালৈ হ্ৰাস কৰা হৈছে। প্ৰৱেশ পৰীক্ষাৰ বাবে আবেদন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা বৰ্ষৰ 6 জানুৱাৰীলৈ অব্যাহত থাকিব। অহা বৰ্ষৰ 8 ফেব্ৰুৱাৰীত দেশৰ 100খন চহৰৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে হায়দৰাবাদত অনুষ্ঠিত ৰাজ্যিক লোকসেৱা আয়োগৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আজি কিছু সময় পূৰ্বে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব। যোৱা 12 ডিচেম্বৰত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বাংলাদেশৰ ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদিৰ যোৱা নিশা ছিংগাপুৰৰ এখন হাস্পতালত মৃত্যু হয়। গোৱাৰ 66 সংখ্যক মুক্তি দিৱস উপলক্ষে গোৱা বিশ্ববিদ্যালয় প্ৰাংগণত ৰাজ্যিক ভিত্তিত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু আহমেদাবাদত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।